এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছোঁ মঞ্জিত গগৈয়ে। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰাজ্যখনত ৰূপায়িত আন্তঃগাঁথনি প্ৰকল্পসমূহৰ শেহতীয়া স্থিতি সম্পৰ্কে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ পৰিচালন সঞ্চালক ডঃ কৃষণ কুমাৰৰ সৈতে আলোচনা কৰে। সংস্থাটোৰ অধীনত 25,000 কোটি টকাৰ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ঘাইপথ প্ৰকল্প, নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথ আৰু বাইহাটা চাৰিআলি তেজপুৰ আৰু গহপুৰ কোলাজান ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ প্ৰকল্প ৰূপায়ণ কৰা হৈছে। নতুন দিল্লীত কালি মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় সাৰ দপ্তৰৰ সচিব ৰজত কুমাৰ মিশ্ৰক সাক্ষাৎ কৰে। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনোৱা নামৰূপৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেডৰ ব্ৰাউন ফিল্ড এমনিয়া পৰিসৰ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সচিবগৰাকীৰ সৈতে আলোচনা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত অবৈধ খনন ৰোধ কৰাৰ বাবে শীঘ্ৰেই অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি 2024 কাৰ্যকৰী কৰাৰ পোষকতা কৰিছে। ৰাজহুৱা স্বাৰ্থজড়িত এখন আবেদন নিষ্পত্তি কৰি কালি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ উন্নীকৃষ্ণ নায়াৰৰ খণ্ড বিচাৰপীঠে অবৈধ খনন ৰোধ কৰাৰ বাবে প্ৰস্তুত কৰা নিৰ্দেশাৱলী ৰাজ্য চৰকাৰে সঠিকভাৱে পালন কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ধনশিৰি বন সংমণ্ডল এলেকাত এজন লোকে অবৈধভাৱে শিল বালিৰ খনন চলোৱাক লৈ অঞ্চলটোৰ এজন ব্যক্তিয়ে উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি কালত ৰাজ্য চৰকাৰৰ হৈ বন বিভাগে অসমত অবৈধ খনন ৰোধৰ বাবে ইতিমধ্যেই অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি 2024 খচৰা প্ৰস্তুত কৰা হৈছে বুলি ন্যায়ালয়ক অৱগত কৰে। বন বিভাগৰ এই তথ্যৰ পাছত উচ্চ ন্যায়ালয়ে নতুন বিধিখন শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে লগতে ধনশিৰি বন সংমণ্ডল এলেকাত অবৈধ খনন চলোৱা লোকজনৰ বিৰুদ্ধে ছমাহৰ ভিতৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে কালি সপৰিয়ালে কহৰাত উপস্থিত হয়। কহৰাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত খেলুৱৈগৰাকী পৰিয়ালৰ লোকসকলৰ সৈতে উপস্থিত হোৱাৰ লগে লগেই নিবাস কৰ্তৃপক্ষই ঢোলে ডগৰে গীতে মাতে ক্ৰিকেটাৰগৰাকীক আদৰণি জনায়। ক্ৰিকেটাৰগৰাকীৰ আগমনৰ খবৰ পাই কাজিৰঙা ৰিজৰ্টৰ বাহিৰত ভালেমান অনুৰাগী আৰু গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হয়। দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা ক্ৰিকেটাৰগৰাকীয়ে আজি হাতী আৰু জীপ ছাফাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানখন ভ্ৰমণ কৰিব। খেলুৱৈগৰাকী তথা তেওঁৰ পৰিয়ালৰ লোকসকলক উদ্যান দৰ্শন কৰোৱাৰ লগতে কাজিৰঙাৰ অন্যান্য ঠাইতো ভ্ৰমণৰ সুবিধা কৰি দিব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। শচীন তেণ্ডুলকাৰ পৰিয়াল সহিতে কালি নিশাটো কটোৱা ব্যক্তিগত পৰ্যটন নিবাসৰ গৰাকীয়ে জনোৱা মতে তেওঁলোকক অসমৰ থলুৱা খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা হৈছে। কাজিৰঙাত উপস্থিত হোৱাৰ পূৰ্বে ক্ৰিকেটাৰগৰাকীয়ে কালি শ্বিলঙৰ পৰা আহি কলিয়াবৰৰ মিছাত অৱস্থিত পল' ক্লাবত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে। পল' ক্লাবতো বহুসংখ্যক অনুৰাগীয়ে খেলুৱৈগৰাকীক গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ দেশতে কালি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত আবকাৰী শুল্ক 2 টকাকৈ বৃদ্ধি পাইছে। অৱশ্যে ইয়াৰ ফলত দুয়োবিধ ইন্ধনৰ খুচুৰা মূল্য বৃদ্ধি নহ'ব বুলি তৈল বিপণন কোম্পানীসমূহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰি কয় যে আবকাৰী শুল্কৰ এই বৃদ্ধিয়ে গ্ৰাহকসকলৰ ওপৰত প্ৰত্যক্ষভাৱে বিশেষ প্ৰভাৱ নেপেলায়। ইপিনে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 50 টকাকৈ বৃদ্ধি কৰা হৈছে। শ্ৰীপুৰীয়ে কয় যে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰ আজিৰে পৰা 550 টকাত আৰু অন্যসকলে 853 টকাত লাভ কৰিব। অৱশ্যে ইয়াৰ সৈতে ৰাজ্যিক কৰৰ নিৰীখ ধৰা হোৱা নাই। ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কুৰীৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ত কালি স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়। সভাত নিৰ্বাচনী বিষয়াই পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল, প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্নৰ বাছনি তথা নিৰ্বাচনৰ বিভিন্ন নিয়মাৱলী সন্দৰ্ভত প্ৰতিনিধিসকলক অৱগত কৰে। সভাত জিলা আয়ুক্তই এই নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনাত সহযোগিতা আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া 3 এপ্ৰিলত আৰম্ভ হৈছে আৰু 11 এপ্ৰিলত অন্ত পৰিব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। সেইদিনাই চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি এই নিৰ্বাচনত গাঁও পঞ্চায়তৰ সদস্যই 25,000 টকা, আঞ্চলিক পঞ্চায়তৰ সদস্যই 2.5 লাখ টকা আৰু জিলা পৰিষদৰ সদস্যই 10 লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰিব। ধেমাজি জিলাৰ গোগামুখত 18 সংখ্যক সদৌ অসম আন্তঃজিলা কনিষ্ঠ আৰ্চাৰী চেম্পিয়নশ্বিপ প্ৰতিযোগিতা আৰম্ভ হৈছে। মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাঙেঙীয়াই কালি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 3দিনীয়াকৈ আয়োজিত এই প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে আৰু পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।